চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
যদি লাগে জীবন লাগে জীবন আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছো বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেৰে। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠান শুনি আপোনালোকে কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠান সম্বন্ধে যদি কিবা মতামত, দিহা পৰামৰ্শ আদি আছে আপোনালোকে নিঃসংকোচে আমালৈ লিখি জনাব পাৰে। আমাৰ এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিবলগীয়া থাকিলেও আমালৈ লিখি পঠিয়াব পাৰে। আমি আমাৰ সাধ্যানুসাৰে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আমালৈ চিঠি লিখোতে কিন্তু আপোনাৰ সম্পূৰ্ণ নাম আৰু ঠিকনা স্পষ্টকৈ যেন লিখি পঠিয়াই, তেতিয়াহে আমি আপোনালোকৰ চিঠি পত্ৰৰ উত্তৰ দিব পাৰিম, নহয় জানো? আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, আমি তোমাক ধন্যবাদ জনাইছো কিয়নো তুমি আমাক আৰু এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য আলোচনা কৰিবলৈ আমাক আকৌ এটা সুযোগ দিছা। প্ৰভু, তোমাৰ বাক্যৰ যোগেৰে তুমি আমাক কথা কোৱা, তোমাৰ স্পষ্ট মাত আমাৰ প্ৰত্যেককে শুনিবলৈ দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলৰ কাৰণে প্ৰাৰ্থনা কৰিছো, তেওঁলোকৰ সকলো ধৰণৰ প্ৰয়োজন তুমি জানা, তুমি বুজা, আৰু সেই প্ৰয়োজনসমূহ তুমিয়েই পূৰণ কৰা। তেওঁলোকৰ আগত তুমি নিজকে স্পষ্ট ৰূপত প্ৰকাশ কৰা আৰু তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ বাবে ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল নে বাৰু? যদি শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় বংশাৱলী নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় বংশাৱলী পুস্তকখনৰ প্ৰথম অধ্যায়টোৰ কথা আলোচনা কৰিছিলো। গতিকে নিশ্চয় অনুমান কৰিব পাৰিছে যে আজি আমি এই দ্বিতীয় বংশাৱলী পুস্তকখনৰ দুই নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিম। আজি আমি দ্বিতীয় বংশাৱলী পুস্তকৰ দুই আৰু তিনি নম্বৰ অধ্যায় একেলগে আলোচনা কৰিবলৈ ওলাইছো। এই দুয়োটা অধ্যায়ৰ মূল বিষয় হ'ল ঈশ্বৰৰ মন্দিৰ নিৰ্মাণ। এই মন্দিৰৰ বিষয়ে জানিবলৈ বহুতো লোক আগ্ৰহী বুলি আমাৰ বিশ্বাস আছে, কাৰণ কেইবাজন শ্ৰোতায়ো এই মন্দিৰৰ বিষয়ে আমাক প্ৰশ্ন কৰিছে। অৱশ্যে ইয়াৰ বিষয়ে আমি সকলোৱে জনা দৰকাৰ বুলি আমি ভাবো, কাৰণ ইয়াৰ নিশ্চয় গুৰুত্ব আছে। গুৰুত্ব নোহোৱা হলে বাইবেলত ইয়াৰ ইমান বিস্তাৰিত বৰ্ণনা নাথাকিলহেঁতেন। এতিয়া আমি দেখিবলৈ পাম যে ছলোমনৰ পিতৃ ডায়ুদে দিয়া নিৰ্দেশ অনুসৰি ছলোমনে ঈশ্বৰৰ অৰ্থে এটি গৃহ নিৰ্মাণ কৰিবলৈ প্ৰস্তুত হয়। সেই গৃহৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰী আৰু বনুৱাসকলক কিদৰে সংগ্ৰহ কৰিছিল সেই বিষয়ে আমি প্ৰথম আৰু দ্বিতীয় পদ পঢ়ি দিছো, শুনিবচোন। দ্বিতীয় বংশাৱলী দুই নম্বৰ অধ্যায়ৰ প্ৰথম আৰু দ্বিতীয় পদ। পাছে ছলোমনে যিহোৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ আৰু নিজৰ নিমিত্তে এটা ৰাজগৃহ নিৰ্মাণ কৰিবলৈ থিৰ কৰিলে আৰু তাৰ অৰ্থে তেওঁ 70,000 লোক আৰু পৰ্বতত কাঠ কাটিবলৈ 80,000 লোক লগালে আৰু সিহঁতৰ কাম চাবলৈ 3,600 লোক নিযুক্ত কৰিলে। প্ৰিয় শ্ৰোতা, চলোমনে যি মন্দিৰ নিৰ্মাণ কৰিবলৈ ওলাইছে, এই মন্দিৰৰ নক্সা ঈশ্বৰে দাউদক দিছিল। অৱশ্যে মন্দিৰ নিৰ্মাণ চলোমনৰ দ্বাৰাহে হোৱাটো ঈশ্বৰে বিচাৰিছিল। চলোমন দাউদৰ অতি মৰমৰ পুত্ৰ আছিল। তিনি নম্বৰ পদ পঢ়িছো, পাছে চলোমনে তুৰৰ হুৰম ৰজাৰ ওচৰলৈ কৈ পঠালে, বোলে, আপুনি মোৰ পিতৃ দাউদলৈ যি ৰূপ ব্যৱহাৰ কৰিছিল, বাস কৰিবলৈ এটা গৃহ নিৰ্মাণৰ অৰ্থে যি ৰূপে এৰচ কাঠ পঠাইছিল, সেইদৰে মোলৈকো কৰক। প্ৰিয় শ্ৰোতা, দাউদে এই হুৰমক ভাল পাইছিল আৰু সেইদৰে হুৰমেও দাউদক ভাল পাইছিল। সেইকাৰণে তেওঁলোকৰ মাজত লেনদেন চলিছিল আৰু তাৰ ভিত্তিত চলোমনেও গৃহ নিৰ্মাণৰ বাবে সহায় বিচাৰি হুৰমক নিবেদন কৰিছিল। কিন্তু আমাৰ এনেকুৱা লাগে হুৰমে চলোমনক ইমান ভাল নাপাইছিল। সেই বিষয়ে আমি পাছত জানিব পাৰিম। যি কি নহওক, হুৰমে চলোমনক ইমান ভাল নাপাইছিল বাবে লেনদেন কৰিবলৈ অলপ টান পাইছিল। এইবাৰ আমি চাৰি নম্বৰ পদটো পঢ়ি দিব খুজিছো। চাওক, মই মোৰ ঈশ্বৰ যীহোৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্মাণ কৰিব খুজিছো। তেওঁ আগত সুগন্ধি ধূপ জ্বলাবলৈ, নিত্য দৰ্শন পিঠা দিবলৈ আৰু প্ৰতি ৰাতিপুৱা ও সন্ধ্যাকালত বিশ্ৰাম বাৰত, ন জুনত আৰু আমাৰ ঈশ্বৰ যীহোৱাৰ সকলো উৎসৱত হোম বলি দিবলৈ তাক পবিত্ৰ কৰিম। সেয়ে ইছৰাইলে সদায় কৰিবলগীয়া কাৰ্য। প্ৰিয় শ্ৰোতা, এই পদটোত যিবোৰ উৎসৰ্গা আৰু পালন কৰিবলগীয়া বিধি আৰু বিশেষ দিন তথা উৎসৱৰ কথা উল্লেখ কৰা হ'ল, সেইবোৰ চিৰদিনীয়া বিধি আছিল। কিন্তু সেইবোৰ আজিকালি কিয় পালন কৰা নহয় আৰু হাজাৰ বছৰৰ ৰাজত্বকালত কিয় পালন কৰা নহ'ব, সেই বিষয়ে বহুতে আমাক প্ৰশ্ন কৰে। এই প্ৰশ্নৰ উত্তৰটো অতি পৰিষ্কাৰ। অৰ্থাৎ আগতে যিবোৰ বস্তু আৰু জীৱ জন্তু উৎসৰ্গা কৰা হৈছিল, সেইবোৰে আচলতে যীশুখ্ৰীষ্টলৈকেই আঙুলিয়াইছিল। আচলতে সেইবোৰ যীশুখ্ৰীষ্টৰ, আহিবলগীয়া যীশুখ্ৰীষ্টৰ ছাঁস্বৰূপ আছিল। আৰু যীশুখ্ৰীষ্টই যিহেতু আমাৰ পাপৰ কাৰণে নিজকে ক্ৰুচত উৎসৰ্গা কৰিলেই, তেনেক্ষেত্ৰত আন উৎসৰ্গাৰ এতিয়া আৰু প্ৰয়োজন নাই। আগৰ সেই উৎসৰ্গাবিলাকো ঈশ্বৰে দিয়া বিধি আছিল সঁচা, কিন্তু সেইবোৰ নিয়মৰ অধীনত থকা বিধি আছিল, যি নিয়ম ঈশ্বৰে বান্ধি দিছিল। আৰু যীশুখ্ৰীষ্টই হ'ল সেই সকলো নিয়ম, সেই সকলো বিধিৰ প্ৰকৃত সিদ্ধতা। পাঁচ নম্বৰ পদটো পঢ়িছো, আৰু মই যি গৃহ নিৰ্মাণ কৰিব খুজিছো সেয়ে মহৎ হ'ব, কিয়নো আমাৰ ঈশ্বৰ সকলো দেৱতাবোৰতকৈ মহান। প্ৰিয় শ্ৰোতা, চলোমনে যি গৃহ নিৰ্মাণ কৰিবলৈ ওলাইছিল সেয়া ঈশ্বৰৰ দৃষ্টিত মহান হ'বলৈ কৰিছিল। কিন্তু আজিকালি মহানতাৰ বিষয়ে আমাৰ ধাৰণা কি বাৰু? কিহে বাৰু এজন মানুহক মহান কৰে? কিহে এটা জাতিক মহান কৰে? কিহে এটা মণ্ডলীক মহান কৰে? এই সকলোৰে মহানতাৰ উৎস হ'ল আচলতে একমাত্ৰ ঈশ্বৰ। কিন্তু বহু সময়ত আমি এই কথাটো পাহৰি থাকো আৰু নিজেই মহান হ'বলৈ চেষ্টা কৰো। এইবাৰ আমি ছয় নম্বৰ পদটো পঢ়িছো, কিন্তু যি স্থলত স্বৰ্গই আৰু স্বৰ্গৰো স্বৰ্গই তেওঁক ধাৰণ কৰিব নোৱাৰে, এনেস্থলত কোনে তেওঁৰ নিমিত্তে এটা গৃহ নিৰ্মাণ কৰিব পাৰে? কেৱল তেওঁৰ আগত ধূপ জ্বলাবৰ উদ্দেশ্যৰ বাহিৰে মই কোন যে আন উদ্দেশ্যেৰে তেওঁৰ নিমিত্তে গৃহ নিৰ্মাণ কৰিব পাৰো? প্ৰিয় শ্ৰোতা, সেই সময়ত উৎসৰ্গাৰ দ্বাৰাইহে মানুহে ঈশ্বৰৰ ওচৰলৈ আহিব পাৰিছিল। আজিকালিও আমি প্ৰভু যীশুখ্ৰীষ্টৰ উৎসৰ্গাৰ দ্বাৰাইহে ঈশ্বৰৰ ওচৰ চাপিব পাৰোঁ। গতিকে এই পদটিৰ দ্বাৰা আমি বুজিব পাৰো যে ঈশ্বৰৰ বিষয়ে চলোমনৰ ধাৰণা ভুল নাছিল। অৰ্থাৎ তেওঁ নিৰ্মাণ কৰা ঘৰত হেজে ঈশ্বৰ থাকিব সেই কথাটো কোৱা নাছিল। এখন কাকতত এবাৰ এটি লিখনি ওলাইছিল য'ত বাইবেল পণ্ডিত এজনে লিখিছিল যে চলোমনে বাকচৰ দৰে এটা সৰু ঘৰ সাজিব বিচাৰিছিল আৰু সেই বাকচটোত ঈশ্বৰক থবলৈ ইচ্ছা কৰিছিল। ঠিক সেইদৰে মানুহবিলাকৰো এটা ধাৰণা হৈছিল যে ঈশ্বৰক এটা বাকচত ভৰাই থব পাৰি আৰু থব লাগে। কিন্তু বাইবেলৰ ভিত্তিত আমি নিশ্চিতভাৱে ক'ব পাৰো যে তেনে এটা ধাৰণা চলোমনৰো নাছিল আৰু আন মানুহবিলাকৰো নাছিল। ঈশ্বৰৰ বিষয়ে তেওঁলোকৰ ধাৰণা আমাতকৈ বেছি উন্নত আছিল। আজিকালি আমাৰ বহুতে গীৰ্জাঘৰক ঈশ্বৰৰ ঘৰ বুলি কয়, কিন্তু ঈশ্বৰ এটা ঘৰত নাথাকে। তেওঁ আগতেও নাছিল আৰু এতিয়াও নাথাকে। আগতেও চলোমনে নিৰ্মাণ কৰা গৃহটি উৎসৰ্গা কৰাৰহে এটি স্থান আছিল। এই উৎসৰ্গাৰ যোগেদি তেওঁলোকে ঈশ্বৰৰ ওচৰ চাপিব লাগিছিল। সেইকাৰণে সেই গৃহটি বৰ ধুনীয়াকৈ অলংকৃত কৰা আছিল আৰু দেখিবলৈও বৰ সুন্দৰ আছিল। কিন্তু এই ঘৰটি আন ঘৰৰ তুলনাত বৰ ডাঙৰ নাছিল। উদাহৰণস্বৰূপে চলোমনে নিজে নিৰ্মাণ কৰা আন বহু ঘৰতকৈ এই ঘৰটো সৰু আছিল। কিন্তু তাত লগোৱা যিবোৰ কাঠ আৰু ধাতু ইত্যাদি আছিল সেইবোৰ বৰ মূল্যৱান আছিল। তাত প্ৰচুৰ পৰিমাণৰ সোণ ৰূপ খটুৱা হৈছিল। এই হেতুকে মোৰ পিতৃ দায়ুদে নিযুক্ত কৰা যি জ্ঞানী মানুহ যিহুদাত আৰু জিৰচালেমত মোৰ লগত আছে, তেওঁবিলাকৰ লগত কাম কৰিবলৈ সোণ ৰূপ পিতল লোহা আৰু বেঙেনা বৰণীয়া সেন্দুৰ বৰণীয়া ও নীলবৰণীয়া সূতাৰে বন কৰাত আৰু নানাবিধ বাখৰ কটাত নিপুণ এজন মানুহ পঠাই দিয়ক। প্ৰিয় শ্ৰোতা, এই পদটিৰ পৰা আমি বুজিব পাৰো যে মন্দিৰৰ কাৰণে নিপুণ কাৰিকৰ আৰু শিল্পীসকলক বাহিৰৰ পৰা আনিবলগীয়া হৈছিল, কাৰণ ইছৰাইলীয়া লোকসকল কৃষি কাৰ্যতহে বেছি পটু আছিল আৰু ঈশ্বৰেও তাকেই কৰাটোহে বিচাৰিছিল। এবাৰ ঈশ্বৰৰ দাস এজনে লোহিত সাগৰৰ পৰা ভূমধ্য সাগৰলৈ যাত্ৰা কৰোতে বৰ ধুনীয়া খেতিপথাৰ দেখিছিল। চলোমনৰ দিনতো গোটেই ইছৰাইল বৰ সাৰুৱা আছিল বাবে খুব ভাল খেতি হৈছিল। কিন্তু তেওঁলোকৰ মাজত নিপুণ শিল্পী নাছিল আৰু সেইবাবে তুৰৰ পৰা তেওঁলোকক আনিবলগীয়া হৈছিল। এইবাৰ 8 আৰু 9 নম্বৰ পদ দুটা পঢ়ি দিছো। আৰু লিবানুনৰ পৰা এৰছ দেৱদাৰু আৰু অলগুম কাঠ মোৰ ইয়ালৈ পঠাই দিয়ক, কিয়নো মই জানো যে আপোনাৰ দাসবিলাক লিবানুনত কাঠ কটাত নিপুণ। আৰু চাওক, মোৰ অৰ্থে অনেক কাঠ যুগুত কৰিবলৈ মোৰ দাসবিলাকো আপোনাৰ দাসবিলাকৰ লগত থাকিব, কিয়নো মই যি গৃহ নিৰ্মাণ কৰিব খুজিছো সেয়ে আচৰিতৰূপে মহৎ হ'ব। প্ৰিয় শ্ৰোতা, লিবানুনৰ এৰছ কাঠ বৰ বিখ্যাত কাঠ আছিল। চলোমনে আশা কৰিছিল যে তেওঁৰ মানুহবিলাকে হুৰম ৰজাৰ মানুহৰ লগত থাকি কাম কৰিব আৰু শিকিব, কিন্তু যিটো ঘৰ নিৰ্মাণ কৰিব সেইটো ডাঙৰ নহলেও বৰ মহৎ হ'ব। এইবাৰ আমি 11 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পাঠ কৰি দিব খুজিছো। পাছে তুৰৰ ৰজা হুৰমে চলোমনলৈ এই উত্তৰ লিখি পঠালে, যীহোৱাই নিজ প্ৰজাবিলাকক প্ৰেম কৰে, এইকাৰণে তেওঁ সিবিলাকৰ ওপৰত আপোনাক ৰজা পাতিলে। হুৰমে আৰু ক'লে, আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা ইছৰাইলৰ ঈশ্বৰ যীহোৱা ধন্য, যীহোৱাৰ নিমিত্তে এটা গৃহ আৰু নিজৰ নিমিত্তে এটা ৰাজগৃহ যিজনে সাজিব, এনেকুৱা বুদ্ধিমান এজন জ্ঞানী পুত্ৰ তেওঁ দায়ুদ ৰজাক দিলে। প্ৰিয় শ্ৰোতা, ইয়াত আমি দেখা পাইছো যে চলোমনে যি মহৎ কাৰ্য কৰিবলৈ ওলাইছে তাৰ বাবে ৰজা হুৰমে তেওঁক প্ৰশংসা কৰিছে। তাৰ পাছত কি হল সেই বিষয়ে 17 আৰু 18 নম্বৰ পদ দুটা পঢ়িছো, শুনিবচোন। আৰু চলোমনে তেওঁৰ পিতৃ দায়ুদে কৰা গণনাৰ পাছত ইছৰাইল দেশত প্ৰৱাস কৰা বিদেশী লোকবিলাকক গণনা কৰালে, তাতে 1,53,600 লোক লেখত ওলাল। তেওঁ সেইবিলাকৰ মাজৰ ভাৰ ববলৈ 70,000 আৰু পৰ্বতত কাঠ কাটিবলৈ 80,000 লোক লগালে আৰু লোকবিলাকক কাম কৰাবলৈ 3,600 লোক নিযুক্ত কৰিলে। প্ৰিয় শ্ৰোতা, এইসকল মানুহক মন্দিৰ নিৰ্মাণৰ কামত লগোৱা হৈছিল। এইবিলাক আছিল সাধাৰণ শ্ৰমিক। দ্বিতীয় বংশাৱলী পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ আলোচনা আমি সিমানতে শেষ কৰিলো। এতিয়া আমি 3 নম্বৰ অধ্যায়ত আলোচনা আৰম্ভ কৰিব খুজিছো। এই অধ্যায়ত চলোমনে মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা আমি দেখিবলৈ পাম। এতিয়া আমি 3 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দিব খুজিছো। পাছে ঈশ্বৰে যি ঠাইত চলোমনৰ পিতৃ দায়ুদক দৰ্শন দিছিল, দায়ুদে নিৰূপণ কৰা সেই ঠাইত জিৰচালেমৰ মৰিয়া পৰ্বতত জিবুচিয়া অৰ্ণনৰ মৰণা মৰা খলাত তেওঁ ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে। এই পদত উল্লেখ কৰা অৰ্ণনৰ মৰণা মৰা খলাটোৰ বিশেষ তাৎপৰ্য আছে। তাৰে এটা হল, বহু বছৰ আগতে ঈশ্বৰে অব্ৰাহামক নিৰ্দেশ দিছিল তেওঁৰ পুতেক ইছহাকক এই খলাটোতেই উৎসৰ্গ কৰিবলৈ। তাৰ পাছত এই একেখিনি ঠাইতেই অৰ্থাৎ জিৰচালেমৰ বাহিৰত গলগথা নামৰ ঠাইত যীশুখ্ৰীষ্টক ক্ৰুচত দিয়া হৈছিল। দায়ুদেও ঈশ্বৰৰ অৰ্থে উৎসৰ্গ আগবঢ়াবলৈ অৰ্ণনৰ পৰা এই খলাটো কিনি লৈছিল। সেই ঠাইতেই চলোমনে ঈশ্বৰৰ অৰ্থে গৃহ নিৰ্মাণ কৰিবলৈ ওলাইছিল। যি কি নহওক, গৃহ নিৰ্মাণৰ সকলো কথা এটি এটিকৈ উল্লেখ কৰি থাকিলে আপুনি হয়তো আমনি পাব পাৰে, সেইকাৰণে এতিয়া আমি আন ঠাইত উল্লেখ নথকা বিশেষ কথাবিলাকহে আলোচনা কৰিম। এতিয়া আমি তিনি নম্বৰ পদটো পঢ়িছো, শুনিবচোন। চলোমনে ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিবলৈ যি ভিত্তিমূল স্থাপন কৰিলে তাৰ জোখ এই পূৰ্বকালৰ হাতৰ জোখেৰে তাৰ দীঘ 60 হাত আৰু বহল 20 হাত। আজিকালিৰ হিচাপমতে মন্দিৰৰ ভিতৰৰ তম্বুৰ জোখ দীঘলে প্ৰায় 90 ফুট আৰু বহলে 30 ফুট আছিল। এই মূল স্থানৰ বাহিৰেও তাৰ চাৰিওফালে আন আন গৃহ আছিল। 13 নম্বৰ পদ পঢ়িছো, সেই কৰূপ দুটাই ডেউকা মেলি 20 হাত জুৰিলে। সেই দুটাই ভৰিত ভৰ দি থিয় হৈ আছিল আৰু সেইবোৰৰ মুখ গৃহৰ ফাললৈ আছিল। প্ৰিয় শ্ৰোতা, এই পদটিত যি দুটা কৰূপৰ কথা কোৱা হল, সেই দুটাই দয়াৰ আসনৰ ফালে মুখ কৰি আছিল। আৰম্ভণিতে ঈশ্বৰে যেতিয়া মুচিক তম্বু নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল, তেতিয়া এই কৰূপ দুটাৰ কোনো জোখ দিয়া নাছিল। কৰূপে পবিত্ৰতা সূচায় আৰু পবিত্ৰতাক জুখিব নোৱাৰি, কিন্তু মন্দিৰৰ কৰূপ দুটাৰ এটা জোখ দিয়া হল, যদিও ই আগৰ দুটাতকৈ ডাঙৰ আছিল। ইয়াৰ ফলত পবিত্ৰতাৰ অৱক্ষয় ঘটিছিল, কাৰণ জুখিব নোৱাৰা পবিত্ৰতাক তেওঁলোকে এটা জোখ দিছিল। এইখিনিতে এটা কথা আমি পাহৰিব নালাগিব যে আমি মন্দিৰটো ঈশ্বৰৰ দৃষ্টিকোণৰ পৰাহে দেখা পাই আছো। তাৰ প্ৰতিটো বস্তুৰে একো একোটা বিশেষ তাৎপৰ্য আছে, আনকি আঁৰ কাপোৰখনৰো এটা বিশেষ তাৎপৰ্য আছিল। এই কাপোৰখন অতি ধুনীয়া আছিল। 14 নম্বৰ পদ পঢ়িছো, তেওঁ নীলা বৰণীয়া, বেঙেনা বৰণীয়া আৰু সেন্দুৰ বৰণীয়া সূতা ও মিহি সন সূতাৰে প্ৰভেদক বস্ত্ৰখন যুগুত কৰিলে আৰু তাত কৰোবৰ আকৃতি তুলি দিলে। প্ৰিয় শ্ৰোতা, আমি আগতেও কৈ আহিছো যে আঁৰ কাপোৰখনে প্ৰভু যীশুখ্ৰীষ্টৰ মানৱতাক বুজায় আৰু আঁৰ কাপোৰখনৰ সৌন্দৰ্যৰ দ্বাৰা ঈশ্বৰে আমাক তাৰ তাৎপৰ্যটোলৈ মন কৰিবলৈ কৈছে। সেইটো হৈছে যীশুখ্ৰীষ্টই যেতিয়া ক্ৰুচত মৃত্যুবৰণ কৰিছিল, তেতিয়া মন্দিৰৰ আঁৰ কাপোৰখন ফালি দুফাল হৈছিল। আঁৰ কাপোৰখনে যিহেতু যীশুখ্ৰীষ্টৰ মানৱত্বক বুজাইছিল, গতিকে যীশুখ্ৰীষ্টৰ মৃত্যুত সেইখন ফালি দুফাল হোৱাৰ দ্বাৰা এটি নতুন আৰু জীৱন্ত পথ মুকলি হোৱাটোকেই বুজাইছে। এই পথ হল যীশুখ্ৰীষ্টত বিশ্বাসকাৰীসকলৰ কাৰণে এটি নতুন পথ। যীশুখ্ৰীষ্টক বলিস্বৰূপে উৎসৰ্গ কৰাৰ দ্বাৰা মানুহৰ কাৰণে এই পথ মুকলি কৰা হৈছে। সেইকাৰণে যীশুখ্ৰীষ্টক বিশ্বাস কৰা লোকসকলে ঈশ্বৰৰ ওচৰলৈ আহিবলৈ কোনো উৎসৰ্গৰ যোগেদি আহিব নালাগে, মাত্ৰ যীশুক বিশ্বাস কৰিহে ঈশ্বৰৰ ওচৰলৈ আহিব পাৰে। এইকাৰণে বংশাৱলীৰ পুস্তকত আঁৰ কাপোৰখনৰ ওপৰত ইমান গুৰুত্ব দিয়া হৈছে। আঁৰ কাপোৰখনৰ সৌন্দৰ্যত মোহিত হৈ ঈশ্বৰে যেনিবা কৈছে, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট। আঁৰ কাপোৰৰ দৰে খুটাকেইটাৰো কিবা এটা অৰ্থ নিশ্চয় আছে, সেই বিষয়ে 15 পদটো পঢ়িছো। আৰু তেওঁ গৃহৰ সন্মুখত 35 হাত ওখ দুটা স্তম্ভ নিৰ্মাণ কৰিলে। এটা এটা স্তম্ভৰ মূৰৰ মখলা 5 হাত 5 হাত। প্ৰিয় শ্ৰোতা, ইয়াত যি দুটা স্তম্ভৰ কথা কোৱা হৈছে, সেই দুটা অতি ওখ আছিল। আনকি মন্দিৰৰ গৃহৰ জোখতকৈও স্তম্ভ দুটা বেছি ওখ আছিল। এই স্তম্ভ দুটাৰ যোগেদি শক্তি আৰু সৌন্দৰ্যক বুজোৱা হৈছে। প্ৰিয় শ্ৰোতা, শক্তি আৰু সৌন্দৰ্য এনেকুৱা দুটা বস্তু যাক আজি আধুনিক যুগৰ মানুহে লাভ কৰিব পৰা বুলি ভাবে, কিন্তু ঈশ্বৰৰ দৃষ্টিত মানুহে প্ৰকৃততে তাক লাভ কৰিব পৰা নাই। ধৰা হওক মানুহে আজি নিজকে শক্তিশালী বুলি ভাবিবলৈ লৈছে, কিন্তু দেশৰ আইন শৃংখলা কোনো এজন মানুহেও দেশখন নিয়ন্ত্ৰণ কৰিব পৰা নাই। কিয় বাৰু? কাৰণ মানুহ আচলতে শক্তিহীন। সৌন্দৰ্যৰ ক্ষেত্ৰতো একেই কথা। ঈশ্বৰৰ সৌন্দৰ্যৰ আগত মানুহৰ সৌন্দৰ্য তেনেই ম্লান পৰি যায়। আচলতে মানুহৰ সৌন্দৰ্য নাইয়েই। ঈশ্বৰৰ আগত মানুহৰ ধাৰ্মিকতা লেতেৰা চুৱাকানিৰ নিচিনা বুলি ঈশ্বৰে ঘোষণা কৰিছে। আনকি কলা কুশলতাৰ ক্ষেত্ৰতো মানুহ আজিও তেনেই সীমিত। এতিয়া আমি 17 নম্বৰ পদটো পঢ়িছো, সেই দুটা স্তম্ভ তেওঁ মন্দিৰৰ আগতে সোঁফালে এটা আৰু বাওঁফালে এটা স্থাপন কৰিলে। সোঁফালৰটোৰ নাম জাখিন আৰু বাওঁফালৰটোৰ নাম বুৱজ ৰাখিলে। প্ৰিয় শ্ৰোতা, জাখিন নামৰ স্তম্ভটোৰ অৰ্থ হল সৌন্দৰ্য আৰু বুৱজ নামৰ অৰ্থ হল শক্তি। এই বিষয়ে গীতমালা 96 নম্বৰ গীতৰ 6 নম্বৰ পদত কোৱা হৈছে, মহিমা আৰু প্ৰতাপ তেওঁৰ আগত আছে, তেওঁৰ পবিত্ৰ স্থানত পৰাক্ৰম আৰু সৌন্দৰ্য থাকে। পবিত্ৰ স্থানৰ পৰাক্ৰমৰ অৰ্থ হল ঈশ্বৰে মহান শক্তিৰে মানুহক পাপৰ বন্ধনৰ পৰা মুক্ত কৰিলে। সৌন্দৰ্যৰ দ্বাৰা বুজোৱা হৈছে যে আমি ঈশ্বৰৰ অনুগ্ৰহত মোহিত হৈ সেৱা উপাসনা কৰিব লাগে। প্ৰিয় শ্ৰোতা, আজি আমি দ্বিতীয় বংশাৱলী পুস্তকৰ দুই নম্বৰ আৰু তিনি নম্বৰ অধ্যায় দুটা একেলগে আলোচনা কৰি শেষ কৰিলো হওক। পৰৱৰ্তী অনুষ্ঠানত আমি ইয়াৰ পাছৰ অধ্যায় কেইটামান একেলগে আলোচনা কৰিম। অনুগ্ৰহ কৰি আপুনি যাতে নুশুনাকৈ নাথাকে। আজিলৈ ইমানতেই সামৰিছো। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে smstb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
ক্ষমা করিব।